নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। সমগ্ৰ ৰাজ্যতে কাইলৈ ব্যাপক উৎসাহ উদ্দীপনাৰে ভোগৰ উৎসৱ ভোগালী বিহু পালন কৰা হ'ব। উৰুকাৰ নিশা প্ৰীতি ভোজ ভাতৰ পাছত কাইলৈ পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি আশীষ ল'ব। ইয়াৰ পাছত অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি জ্যেষ্ঠজনক সেৱা কৰাৰ লগতে কনিষ্ঠজনে আশীৰ্বাদ ল'ব। ভোগালী বিহু উদযাপনৰ লগত সংগতি ৰাখি নামঘৰ আৰু সত্ৰসমূহতো নাম প্ৰসংগ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু উপলক্ষে কাইলৈ কণী যুঁজৰ লগতে কণ কণ ল'ৰা ছোৱালী, মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ মাজত বিভিন্ন খেল ধেমালি আয়োজনৰ বাতৰি আমালৈ আহিছে। ইফালে ৰাজ্যৰ বিভিন্ন ঠাইত মাঘ বিহুত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা মহ যুঁজ আৰু হাজোৰ বুলবুলি চৰাই যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নহয়। কামৰূপ জিলাৰ দণ্ডাধীশে আজি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত জিলাখনত বুলবুলি চৰাই যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মালিগাঁৱৰ বৰিপাৰাৰ তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জালুকবাৰী সমষ্টিৰ 1517গৰাকী ছাত্ৰ ছাত্ৰীক বৃত্তিৰ ধন প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই একবিংশ শতিকাৰ প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ নিজকে প্ৰস্তুত কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। ডঃ শৰ্মাই সমষ্টিটোৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চলোৱা নিৰন্তৰ প্ৰয়াসৰ কথা উল্লেখ কৰি কয় যে 2002 চনৰ পৰাই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই প্ৰয়াস অব্যাহত ৰখা হৈছে। তেওঁ কয় যে প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনৰ কৰ্মময় সময়ছোৱাৰ উচিত ব্যৱহাৰ কৰি অসাধাৰণ ব্যক্তি হিচাপে উদ্ভাসিত হ'ব পাৰে। নতুন পৃথিৱীৰ নতুন ধ্যান ধাৰণা আহৰণৰ বাবে ছাত্ৰ ছাত্ৰীসকলে প্ৰয়াস কৰিব লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পৰিশ্ৰম আৰু প্ৰয়াসেৰে নিজৰ সপোনক প্ৰাপ্তি আৰু সিদ্ধিলৈ ৰূপান্তৰ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক আজি আনুষ্ঠানিকভাৱে স্বীকৃতিপত্ৰ প্ৰদান কৰা হয়। ফ্ৰান্সৰ পেৰিছত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত ইউনেস্কোৰ সহকাৰী সঞ্চালক প্ৰধান আৰ্নেষ্টো ৰামিৰেজ অট্টন আৰু শ্ৰী লাজাৰ ইলণ্ডো অস্মুৱে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাক এই স্বীকৃতিপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। শ্ৰীবৰাই এই স্বীকৃতিপত্ৰ গ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে চৰাইদেউ মৈদামৰ এই স্বীকৃতিয়ে ৰাজ্যবাসীৰ বাবে নতুন অধ্যায়ৰ সূচনা কৰিলে। আহোম সাম্ৰাজ্যৰ ঐতিহ্য বহনকাৰী মৈদামসমূহ অসমৰ বুৰঞ্জী, সংস্কৃতি আৰু ঐতিহ্যৰ মূল্যৱান সমল বুলি উল্লেখ কৰি তেওঁ কয় যে এই স্বীকৃতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ বিকাশত বিশেষ অৰিহণা যোগাব। মন্ত্ৰীগৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰই এই স্বীকৃতি লাভৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যত অহা মাহত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত আজি মন্ত্ৰী কেশৱ মহন্তই মালয়েছিয়াৰ উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰৰ কেইবাগৰাকীও প্ৰতিনিধিৰ সৈতে 4খন বৈঠকত মিলিত হয়। বৈঠকৰ পাছত তেওঁ কুৱালালামপুৰত ভাৰতৰ উপ উচ্চায়ুক্ত সুভাষিনী নাৰায়ণৰ উপস্থিতিত দেশখনৰ সম্ভাৱ্য বিনিয়োগকাৰী তথা বাণিজ্য আৰু উদ্যোগ খণ্ডৰে জড়িত বিশিষ্ট ব্যক্তিসকলক লৈ আয়োজন কৰা এটা ৰোড শ্বত অংশ লয়। এই ৰোড শ্বত ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডঃ লক্ষ্মণন এছ, মালয়েছিয়াৰ ভাৰতীয় দূতাবাসৰ বাণিজ্য সচিব ডঃ অৰবিন্দ, অসমৰ পৰ্যটন সঞ্চালক ৰণুজ বৰকটকীকে ধৰি শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত মালয়েছিয়াৰ ছেমিকণ্ডাক্টৰ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ সৈতে ব্যৱসায়ৰ পৰা চৰকাৰলৈ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্ৰতিটো কৰ্পৰেট প্ৰতিষ্ঠানৰ শীৰ্ষ কাৰ্যবাহীৰ সৈতে সুকীয়াকৈ অনুষ্ঠিত এই বৈঠকত অসমৰ ছেমিকণ্ডাক্টৰ খণ্ডত বিনিয়োগৰ সম্ভাৱনাৰ অন্বেষণৰ দিশত ফলপ্ৰসূ আলোচনা সম্পন্ন হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমহন্তই বিভিন্ন ঔদ্যোগিক খণ্ডৰ প্ৰতিনিধিসকলক অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি শুভাৰম্ভ হোৱা মহাকুম্ভ মেলাত অসমৰ মাজুলীৰ লগতে উত্তৰ পূবৰ কেইবাগৰাকীও পুৰোহিত আৰু সত্ৰাধিকাৰে অংশগ্ৰহণ কৰিছে। মাজুলীৰ আউনীআটী, দক্ষিণপাট আৰু উত্তৰ কমলাবাৰী সত্ৰৰ ভকত বৈষ্ণৱৰ লগতে ৰাজ্যৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰো এই মেলাত উপস্থিত আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সত্ৰাধিকাৰসকলক মেলালৈ আমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকক বিশেষ অতিথিৰ মৰ্যাদা দিয়া হ'ব বুলি প্ৰকাশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি কাইলৈ পুৱা 7:28 শুনিবলৈ পাব।